قالوا يا صالح قد كنت فينا مرجوا قبل هذا أتنهانا أن نعبد ما يعبد آباؤنا وإننا لفي شك مما تدعونا إليه مريب
সিহঁতে ক'লে, হে চলে, ইয়াৰ পূৰ্বে তুমি আছিলা আমাৰ আশাৰ পাত্ৰ, এতিয়া তুমি আমাক সেইবোৰ উপাস্যৰ উপাসনাৰ পৰা নিষেধ কৰি আছা নেকি, যিবোৰ উপাস্যৰ উপাসনা আমাৰ পিতৃপুৰুষসকলে কৰিছিল? প্ৰকৃততে তুমি আমাক যি ধৰ্মৰ প্ৰতি আহ্বান কৰি আছা, সেই বিষয়ে নিশ্চয় আমি বিভ্ৰান্তিকৰ সন্দেহ তথা দ্বিধাদ্বন্দ্বৰ মাজত আছোঁ।